Ella a Cajpani. বাতৰিৰ সৈতে এয়া মই জিন্দি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কাইলৈ হ'বলগীয়া অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীৰ তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভাৰ যথেষ্ট সমাদৰ আছে আৰু ভাৰত এনে প্ৰতিভাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সমৰ্থ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ আজি তৃতীয় দিনা ফুটবল প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত মেঘালয়ে চণ্ডীগড়ক 10-1 গ'লৰ ব্যৱধান পৰাস্ত কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কাইলৈ হ'বলগীয়া অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সঞ্চালক প্ৰধান আৰু অন্যান্য শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে কালি অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে মক ড্ৰিল অথবা বিশেষ অনুশীলন কৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছিল। সেই অনুযায়ী গৃহ মন্ত্ৰালয়ে দেশৰ 244খন অসামৰিক প্ৰতিৰক্ষা জিলাত বিশেষ মক ড্ৰিল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। গাঁও পৰ্যায়লৈকে এই অনুশীলন কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। বিমানৰ সতৰ্কতা ব্যৱস্থাৰ লগতে ভাৰতীয় বায়ুসেনা বাহিনীৰ সৈতে হটলাইন অথবা ৰেডিঅ' সংযোগ ব্যৱস্থাৰ কাৰ্যকৰীকৰণৰ মূল্যায়ন কৰা আৰু নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা পৰীক্ষণ কৰাটোৱে হৈছে এই মক ড্ৰিল অথবা বিশেষ অনুশীলনৰ প্ৰাথমিক উদ্দেশ্য। এই অনুশীলনৰ সময়ত যিকোনো দুৰ্যোগ অথবা আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত অসামৰিক প্ৰতিৰক্ষাৰ বিভিন্ন কৌশল অৱলম্বন সন্দৰ্ভত জনসাধাৰণক তথা ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এখনৰ পাছত আনখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীৰ তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কালি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু প্ৰধানমন্ত্ৰীৰ মাজত বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং, নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠী আৰু সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি পৃথকে পৃথকে বৈঠকত মিলিত হয়। স্মাৰ্টফোন সম্প্ৰতি কেৱল যোগাযোগৰ মাধ্যমেই নহয় বৰং সবলীকৰণৰ এটা মাধ্যম তথা সমগ্ৰ বিশ্বৰ তথ্য লাভৰ আধাৰ হৈ পৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰত টেলিকমৰ দ্বাবিংশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়, ভাৰত বৰ্তমান বিশ্বৰ টেলিকম খণ্ডত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি শ্ৰীসিন্ধিয়াই কয় যে দেশত বৰ্তমান 120 কোটি লোকে মোবাইল ফোন ব্যৱহাৰ কৰে। তেওঁ কয় যে ব্ৰডবেণ্ড ব্যৱহাৰকাৰীৰ সংখ্যা এটা দশকৰ পূৰ্বে 6 কোটিলৈ বৃদ্ধি হৈ বৰ্তমান 95 কোটি হৈছেগৈ। একেদৰে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাও 25 কোটিৰ পৰা 97 কোটি হৈছেগৈ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা বৃহস্পতিবাৰৰ পৰা 5-দিনীয়া কাৰ্যসূচীৰে নিউজিলেণ্ড আৰু ফিজি ভ্ৰমণলৈ যাব। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশখনৰ ৰাজনৈতিক নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে। তেওঁ দেশখনৰ আগশাৰীৰ ব্যৱসায়ী মহলক লগ কৰাৰ লগতে অকলেণ্ডত থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতে কথা বাৰ্তাত মিলিত হ'ব। ফিজিত মন্ত্ৰী শ্ৰী মাৰ্ঘেৰিটাই তৃতীয় গিৰমিট ডেট সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই ভ্ৰমণকালত মন্ত্ৰী মাৰ্ঘেৰিটাই ফিজিৰ ৰাজনৈতিক নেতাসকলৰ সৈতে বৈঠকত অংশ ল'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ভাৰতে প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে নিয়মীয়া যোগাযোগৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিছে। মন্ত্ৰী মাৰ্ঘেৰিটাৰ ভ্ৰমণে নিউজিলেণ্ড আৰু ফিজিৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় হোৱাৰ আশা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভাৰ যথেষ্ট সমাদৰ আছে আৰু ভাৰত এনে প্ৰতিভাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সমৰ্থ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত গ্লোবেল একচেছ টু টেলেণ্ট ফ্ৰম ইণ্ডিয়া চমুকৈ গতিৰ শুভাৰম্ভ কৰি ডঃ জয়শংকৰে কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ কৰ্মসংস্থান বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিদেশত সুযোগ সন্ধান কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ কয় যে সমসাময়িক খণ্ডত ভাৰতীয় লোকসকলক অধিক কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে দক্ষতা, প্ৰশিক্ষণ, বৃত্তিগত শিক্ষা আদিকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সুযোগৰ এই বিশাল ক্ষেত্ৰৰ প্ৰতি লক্ষ্য ৰাখি এনে প্ৰচেষ্টাত প্ৰতিগৰাকী অংশীদাৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব হাপানী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। হাপানীৰ আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ সংস্থাই প্ৰতিবছৰে মেৰ প্ৰথমটো মঙলবাৰে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰি আহিছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মেক ইন হেল্থ ট্ৰিটমেণ্টছ এক্সেচিবল ফৰ অল। এই দিৱসৰ জৰিয়তে হাপানী ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰি দীৰ্ঘদিন ধৰি হৈ থকা শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সঠিকভাৱে চিকিৎসা কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত কৰাৰ চেষ্টা কৰি অহা হৈছে। অষ্ট্ৰেলিয়াত পুনৰ নিৰ্বাচিত লেবাৰ পাৰ্টী চৰকাৰে আমেৰিকাত মুক্তি দিয়া বহিঃৰাষ্ট্ৰৰ চলচ্চিত্ৰৰ ক্ষেত্ৰত আৰোপ কৰা শুল্ক ব্যৱস্থা ন্যায়সংগত নহয় বুলি প্ৰকাশ কৰিছে। সমাজসেৱা দপ্তৰৰ মন্ত্ৰী আমাণ্ডা ৰিছৱৰ্থে আজি কয় যে যোৱা শনিবাৰে দেশখনৰ সাধাৰণ নিৰ্বাচনত অভাৱনীয় সাফল্য লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ আৰু দলৰ সকলোৱে আমেৰিকাৰ এই শুল্কনীতিৰ সজোৰে প্ৰতিবাদ কৰিছে। উল্লেখযোগ্য যে কালি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বহিঃৰাষ্ট্ৰত নিৰ্মিত তথা আমেৰিকাত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰৰ ওপৰত 100% শুল্ক আৰোপৰ ঘোষণা কৰিছিল। কালি কানবেৰাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰধানমন্ত্ৰী আলবানিজে কয় যে তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে শুল্ক সন্দৰ্ভত কথা পাতিছিল। দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পেনি ৱঙে কয় যে অষ্ট্ৰেলিয়াৰ পুনৰ নিৰ্বাচিত চৰকাৰখনৰ আমেৰিকান চৰকাৰৰ চলচ্চিত্ৰ শুল্ক নীতিৰ বিৰোধিতাৰ বিষয়ে আমেৰিকান প্ৰশাসনক অৱগত কৰোৱা হ'ব। বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ আজি তৃতীয় দিনা ফুটবল প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত মেঘালয়ে চণ্ডীগড়ক 10-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আন এখন খেলত উৰিষ্যাই পশ্চিমবংগৰ বিৰুদ্ধে 2-1 ব্যৱধানত জয়লাভ কৰে। আজি চেপাক ট্ৰাকো প্ৰতিযোগিতাত যোগ্যতা অৰ্জনকাৰী দলসমূহে সোণৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব। সাঁতোৰৰ 400 মিটাৰৰ ফ্ৰী ষ্টাইল শাখাৰ ফাইনেল খেলসমূহ আজি অনুষ্ঠিত হ'ব। ইপিনে নতুন দিল্লীৰ ডঃ কাৰ্ণি সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত শ্বুটিং প্ৰতিযোগিতাত আজি 50 মিটাৰ ৰাইফল আৰু 10 মিটাৰ এয়াৰ পিষ্টল শাখাৰ খেলসমূহ অনুষ্ঠিত হ'ব। বিশ্বকৰ্মৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ কিদাম্বি শ্ৰীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমল খাৰ্ব আৰু উন্নতি হুদাই আজিৰ পৰা চীনা টাইপেইত আৰম্ভ হ'বলগীয়া চলিত বৰ্ষৰ টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্ৰতিযোগিতাত ভাৰতৰ আকৰ্ষি কাশ্যপে হুং ই টিঙৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব। ইপিনে মহিলাৰ ডাবলছত ৰশ্মি গণেশ আৰু ছানিয়া ছিকান্দৰৰ যুটিটোৱে দেশলৈ সাফল্য কঢ়িয়াই অনাৰ বাবে আপ্ৰাণ প্ৰয়াস চলাব। অৱশ্যে প্ৰতিযোগিতাখনত ভাৰতৰ আগশাৰীৰ খেলুৱৈ লক্ষ্য সেন, এইচ এছ প্ৰণয়, পি ভি সিন্ধু, ছাত্বিক ছাইৰাজ, ৰাণকী ৰেড্ডি, চিৰাগ ছেত্ৰী আদিয়ে অংশগ্ৰহণ কৰা নাই। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হায়দৰাবাদত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে ইনিংছ ব্ৰেকৰ সময়ত পৰিত্যক্ত ঘোষণা কৰা হয়। ফলত দুয়োটা দলে 1 পইণ্টকৈ লাভ কৰে যদিও হায়দৰাবাদে প্লে অফ পৰ্যায়ৰ পৰা বিদায় লয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কাইলৈ হ'বলগীয়া অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ আজি তৃতীয় দিনা ফুটবল প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত মেঘালয়ে চণ্ডীগড়ক 10-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।